গীতমালা 79 অধ্যায় আসফৰ ৰচিত গীত। হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল। তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অখুচি কৰিলে। তেওঁলোকে জিৰচালেমক ধ্বংসৰ স্তূপ কৰিলে। তোমাৰ দাগবোৰৰ মৰা হৰবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে। তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে। জিৰচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে। তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল। চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্ৰ হৈছো। আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্ৰূপৰ খোৰাক হৈছো। হে জিহুৱা, আৰু কিমান কাল তুমি চিৰকাললৈ ক্ৰুদ্ধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তজ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব? তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰুদ্ধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰুদ্ধ বাকী দিয়া, কিয়নো তেওঁলোকেই জাকুবৰ বংশক গ্ৰাস কৰিলে, তেওঁ বাসস্থান উচ্ছন্ন কৰিলে। আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা। শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন অৱস্থাত পৰিছো। হে আমাৰ পৰিত্ৰাণকৰ্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা। তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা। আন জাতিবোৰে কিয় ক'ব, সিহঁতৰ ঈশ্বৰ ক'ত গ'ল? তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত তোমাৰ দাগবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা। বন্দীবোৰৰ কাটৰুক্তি তোমাৰ আগলৈ আহক, যিসকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে। তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা। হে প্ৰভু, আমাৰ প্ৰতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভতাই দিয়া। তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ চাক যি আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুকৰ্মে তোমাৰেই প্ৰশংসা কৰিম।